কবিতার শিরোনাম তোমাক ভাল পাওঁ। কবি প্রাঞ্জল শঙ্কর, আবৃত্তিকার হিমাদ্রি গগৈ আর বাস্তব প্রীতম।
হ্যালো,
কি করছে?
কি করবানো, এনেই আছো।
মই আকৌ ভাবিছিলো তোমার কোঠাটোর খিড়কিখনৰ পৰা রাস্তায় মই যোৱালৈ বাট চাই আছা নেকি?
সেইটো মোৰ বেলেগ কাম নাই আৰু, তোমাৰ বাবে ৰৈ থাকিম।
তেনে কালি ৰৈ আছা?
বাদ দিয়া এইবোৰ, বাকী খবৰ কোৱা।
অকলশৰীয়া মানুহ, খবৰ সদায় ভালেই দিয়াচোন। আজিহে গম পালো তুমি যে মোৰ কথা নাভাবা।
নাভাবিবও পাৰো।
নোকোৱা নমো।
তুমি কোন নমোৰ, কিয় কম তোমাক?
এতিয়া সেইটোহে জানিবলৈ বাকী থাকিল ন? তোমাৰ ঘৰত গৈ চিঠি পেলাই আহিম বাপেকে, আৰু কৈ আহিম সকলোকে তোমাক ভাল পাওঁ বুলি।
বেছি কৰিছা কিন্তু তুমি।
যিটো হয় সেইটোহে কৈছো তোমাক।
হ'ব দিয়া, ইমান সাহস দেখাব নালাগে।
আচলতে
আচলতে কি কোৱা, আকৌ ৰৈ গলা যে।
ঘুম ৰবা।
ঠিক আছে, মই শুনিবলৈ সাজু আছো। মা, গৈছো, ফেৰিয়লা এজন আহিছিলে। ঐ শুনা, এতিয়া বাই, মই ফোন কৰিম পিছত।
শুনাচোন, হ'ব দিয়া, তোমাৰ মনত মই এজন ফেৰিয়লাহে হ'লো। প্ৰকৃততে তোমাৰ গাতো দুখ নাই, মইতো তোমাক কোৱাই নাই মোৰ মনৰ কথাবোৰ, নক'লেনো কেনেকৈ জানিবা। তুমি তুমি লগা এটা মিঠা হাঁহি ভাঙি আহে যেতিয়া মোৰ তোমালৈ মনত পৰে। কেতিয়াবা ভাবোঁ তোমাৰ অবিহনে যে মই কিমান অকলশৰীয়া, আৰু ভৱিষ্যতলৈও আধৰুৱা হৈ ৰ'ব মোৰ জীৱন। হেল্ল', কোৱা।
ঐ প্ৰাঞ্জল, ক'ত আছা?
মাটিৰ ওপৰত।
ফাল্টু নকৰিবা দেই।
হ'ব কোৱা, কিদৰে সহায় কৰিব পাৰোঁ?
আজি সন্ধিয়া হস্পিটেলৰ পৰা আহিব লাগিছিলে, তুমি যাব পাৰিবানে মোৰ লগত?
অ'কে, যি বা আজ্ঞা ৰাণী।
তুমি কিবা কম কৈছিলা যে, কোৱা।
ৰ'বা ৰ'বা, মই এফালে যাব লগা আছে, বাইকখন ষ্টাৰ্ট দি লৈছোঁ দেই।
তুমি গৈ থাকোঁতে ফোনত কথা পাতি যাব নালাগে দেই।
হ'ব দিয়া, চিন্তা কৰিব নালাগে, নমৰো মই।
প্লিজ, হ'ব। কি হ'ল ন?
একো নাই, কুকুৰ এটা ওলাই দিছিলে পটকে।
লাহে লাহে যোৱা, নহ'লে ফোন ৰাখোঁ।
আৰে লাহে লাহে আহিছোঁ।
অ'কে, কি কম কৈছিলা, কোৱা আকৌ।
শুনা এতিয়া, তুমি যে কৈছিলা মই তোমাৰ কোন, মই তোমাৰ পূৰ্ণিমাৰ জোন।
বুজা নাই, ভালকৈ কোৱা।
আই লাভ ইউ ৰজি, মই তোমাক বহুত ভাল পাওঁ।
ময়ো তোমাকে ভাল পাওঁ, কিন্তু কিয় মোক এৰি যোন হ'লা, কিয়?